Ea Akahbani. বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, সমগ্ৰ দেশতে আজি উৎসাহ উদ্দীপনাৰে 80তম স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাত আজি পুৱা এই উদযাপনৰ গুৰি ধৰে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালসমূহৰ শিক্ষাৰ্থীসকলৰ সহায় হোৱাকৈ বিনামূলীয়া অনলাইন প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হ'ব বুলি ঘোষণা কৰে। বিশ্বৰ নেতা আৰু বিভিন্ন দেশৰ দূতাবাসসমূহে স্বাধীনতা দিৱস উপলক্ষে ভাৰতক শুভেচ্ছা জনাইছে। ইণ্ডোনেছিয়াৰ ফ্লোৰেন্স খণ্ডত আজি পুৱা হোৱা ৰিক্টাৰ স্কেলত 7.7 প্ৰাবল্যৰ এটা ভূমিকম্পত মৃত লোকৰ সংখ্যা 38লৈ বৃদ্ধি পাইছে। আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ দুপৰীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ প্ৰথম দিনৰ সামৰণিত ভাৰতে 2 উইকেটৰ বিনিময়ত 285 ৰান সংগ্ৰহ কৰিছে। দেশৰ 80সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ পবিত্ৰ ক্ষণত আজি দেশজুৰি উলহ মালহৰ পৰিৱেশে বিৰাজ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ পৰা আজি পুৱা এই উদযাপনৰ গুৰি ধৰে। প্ৰধানমন্ত্ৰীৰ আগমনৰ লগে লগে লালকিল্লাত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম পৰিৱেশন কৰা হয়। এই বছৰ স্বাধীনতা দিৱসত বন্দে মাতৰমৰ 150 বছৰ উদযাপনৰ লগতে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যৰ যাত্ৰাত দেশৰ যুৱ শক্তিৰ আশা আকাংক্ষা শক্তি তথা গুৰুত্বপূৰ্ণ অৱদানক উদযাপন কৰা হৈছে। লালকিল্লাৰ প্ৰাচীৰৰ পৰা ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে লালকিল্লাৰ পৰা বন্দে মাতৰম ধ্বনিত হয়। তেওঁ লগতে শেহতীয়াকৈ দেশৰ কোনো অংশত বান আৰু ভূমিস্খলনৰ ফলত বহু পৰিয়াল ক্ষতিগ্ৰস্ত হোৱাৰ কথাও উল্লেখ কৰি সমগ্ৰ দেশ এই ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে আছে বুলি আশ্বাস দিয়ে।
বাঢ় কা প্ৰকোপ ৰহা, ভূস্খলন কা প্ৰকোপ ৰহা, অনেক পৰিয়াল প্ৰভাৱিত হুয়ে, উনকে দুখ দৰ্দ কো হম ভলি ভাতি অনুভৱ কৰতে হে। পীড়িত পৰিয়ালো কো মই বিশ্বাস দিলাতা হু কি হম আৰু পুৰা দেশ উনকে সাথ খড়ে হে।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে 2047 চনৰ ভিতৰত উন্নত ৰাষ্ট্ৰৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ সময়ত বহু অভূতপূৰ্ব সংকট সফলভাৱে অতিক্ৰম কৰিছে। কোভিড-19 মহামাৰী আৰু ইউক্ৰেইন তথা পশ্চিম এছিয়াৰ সংঘাতৰ পৰৱৰ্তী সময়ৰ প্ৰত্যাহ্বানসমূহৰ কথা সোঁৱৰি শ্ৰীমোদীয়ে কয় যে ভাৰতৰ সুপৰিকল্পিত নীতি, প্ৰস্তুতি আৰু সক্ৰিয় ব্যৱস্থাই এই প্ৰত্যাহ্বানসমূহৰ মুখামুখি হোৱাত সহায় কৰিছিল। শ্ৰীমোদীয়ে আজি লালকিল্লাৰ পৰা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালসমূহৰ শিক্ষাৰ্থীসকলৰ সহায়ক হোৱাকৈ বিনামূলীয়া অনলাইন প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হ'ব বুলি ঘোষণা কৰে। শ্ৰীমোদীয়ে কয় যে আগশাৰীৰ শিক্ষাবিদৰ পৰা যাতে সকলোৱে উন্নত শিক্ষা লাভ কৰিব পাৰে তাৰ বাবে এটা বৈপ্লৱিক পদক্ষেপ লোৱা হ'ব। তেওঁ কয় যে ইয়াৰ ফলত মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালসমূহে কোচিং ক্লাছৰ নামত ব্যয় কৰা হাজাৰ হাজাৰ কোটি টকাৰ ৰাহি হ'ব।
विभिन्न परीक्षाओं की फ्री ऑनलाइन कोचिंग हमने करने का निर्णय किया है। डिजिटल पब्लिक इंफ्रास्ट्रक्चर है, हमारे पास उत्तम टैलेंट है, टीचर्स हैं, उन संसाधनों को जोड़ करके हम देश के नौजवानों को फ्री कोचिंग देने का एक पूरा नेटवर्क हम खड़ा करने वाले हैं।
প্ৰধানমন্ত্ৰী মোদীয়ে লোকপিয়ল আখোৱামুক্ত কৰাৰ বাবে দেশৰ যুৱ প্ৰজন্মক তেওঁলোকৰ পৰিয়ালসমূহৰ সঠিক তথ্য ডিজিটেল মাধ্যমেৰে অৱগত কৰিবলৈ আহ্বান জনায়। শ্ৰীমোদীয়ে দেশত বৰ্তমান অব্যাহত থকা লোকপিয়ল প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ নৱপ্ৰজন্মৰ প্ৰতি আহ্বান জনায়। বিশ্বৰ নেতা আৰু বিভিন্ন দেশৰ দূতাবাসসমূহে 80সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ভাৰতক শুভেচ্ছা জনাইছে। বিশ্বৰ নেতাসকলে ভাৰতৰ গণতান্ত্ৰিক যাত্ৰা, সভ্যতাগত ঐতিহ্য তথা আঞ্চলিক আৰু গোলকীয় সহযোগিতাৰ ক্ষেত্ৰত সুদূৰপ্ৰসাৰী ভূমিকাৰ প্ৰশংসা কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅই ভাৰত আৰু আমেৰিকাৰ মাজৰ সুদৃঢ় সম্পৰ্কত আলোকপাত কৰাৰ লগতে ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থাৰমান চানমুগাৰত্নমে দক্ষতা, ডিজিটেল ব্যৱস্থা, বহন ক্ষমতা আৰু অত্যাধুনিক নিৰ্মাণ খণ্ডত ভাৰতৰ সৈতে বৰ্ধিত সহযোগিতাৰ কথা উল্লেখ কৰে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ই 80সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ভাৰতক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হেৰজগে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দেশবাসীলৈ স্বাধীনতা দিৱসৰ অভিনন্দন জ্ঞাপন কৰে। আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰদূত মাৰিয়ানো কৌচিনো, ইজৰাইলৰ ৰাষ্ট্ৰদূত ৰিউভেন আজৰ, শ্ৰীলংকাৰ উচ্চায়ুক্ত মহিষিনী কলোনে, নেপালৰ দূতাবাস, ফ্ৰান্সৰ দূতাবাস, অষ্ট্ৰেলিয়াৰ উপ উচ্চায়ুক্ত আৰু কানাডাৰ উচ্চায়ুক্তই ভাৰতৰ ঐতিহ্য, বৈচিত্ৰতা, অৰ্থনৈতিক সম্ভাৱনীয়তা আৰু বৰ্ধিত দ্বিপাক্ষিক সম্পৰ্কত গুৰুত্ব আৰোপ কৰি স্বাধীনতা দিৱসৰ শুভেচ্ছা জনায়। মালদ্বীপৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ইব্ৰাহিম মহম্মদ ছালি আৰু মালদ্বীপ নেচনেল পাৰ্টিৰ সভাপতি মহম্মদ নাজিমে ভাৰতৰ বিকাশ আৰু দেশখনৰ সৈতে অংশীদাৰিত্বৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ পবিত্ৰ ক্ষণত শুভেচ্ছা জনোৱা বিশ্ব নেতাসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছে। নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহৰ শুভেচ্ছাবাণীৰ প্ৰত্যুত্তৰত শ্ৰীমোদীয়ে দুয়োখন দেশে পাৰস্পৰিক সমৃদ্ধিৰ হকে একেলগে কাম কৰি যাবলৈ বদ্ধপৰিকৰ বুলি উল্লেখ কৰে। ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টকবেক তেওঁৰ শুভেচ্ছাবাণীৰ বাবে ধন্যবাদ জ্ঞাপন কৰি সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে ভাৰত আৰু ভূটানৰ মাজৰ বিশেষ বন্ধুত্ব ক্ৰমান্বয়ে দৃঢ়ৰ পৰা দৃঢ়তৰ হৈ পৰাৰ কথা উল্লেখ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসমতো আজি উলহ মালহেৰে 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলন কৰি আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনে পৰৱৰ্তী 5 বছৰত আন্তঃগাঁথনি খণ্ডত 1.5 লাখ কোটি টকাৰ বৃহৎ বিনিয়োগ কৰিব বুলি ঘোষণা কৰে। জাগিৰোডৰ ছেমি কণ্ডাক্টৰ উদ্যোগে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশত নতুন দিগন্তৰ সূচনা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰভাৱিত প্ৰতিগৰাকী লোকৰ পুনৰ সংস্থাপন আৰু জিলা 4খনৰ হেৰুৱা স্বাভাৱিক ছন্দ উভতাই অনাৰ বাবে চৰকাৰে চেষ্টাৰ অকণো ত্ৰুটি নকৰে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। উত্তৰ পূৰ্বাঞ্চলৰ আন আন ৰাজ্যতো আজি দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হয়। মণিপুৰৰ পশ্চিম ইম্ফলস্থিত প্ৰথম মণিপুৰ ৰাইফলছৰ পেৰেড গ্ৰাউণ্ডত আয়োজিত স্বাধীনতা দিৱসৰ ৰাজ্যিক কাৰ্যসূচীত মুখ্যমন্ত্ৰী য়ুমনাম খেমচান সিঙে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। নাগালেণ্ডৰ কহিমাত থকা ৰাজ্যখনৰ সচিবালয়ত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী নেওফিউ ৰিঅ'য়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। মিজোৰামৰ আইজলত আয়োজিত কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী লালডুমাই এখন আত্মনিৰ্ভৰ আৰু উন্নত মিজোৰাম গঢ়াৰ বাবে প্ৰয়াস চলাবলৈ সকলোকে আহ্বান জনায়। মেঘালয়ৰ ৰাজ্যপাল চি এছ বিজয় শংকৰে শ্বিলংস্থিত লোকভৱনত স্বাধীনতা দিৱসৰ পৰম্পৰাগত চৰকাৰী অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰে। ত্ৰিপুৰাতো আজি দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। আগৰতলাস্থিত আছাম ৰাইফলছ গ্ৰাউণ্ডত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ মূল কাৰ্যসূচীত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে সামৰিক বাহিনীৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। অৰুণাচল প্ৰদেশ আৰু ছিকিমতো আজি দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হয়। কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদে ক্ষুদ্ৰ কৰদাতাসকলৰ বিদেশৰ সম্পত্তিৰ তথ্য দাখিল আঁচনিৰ নিয়ম 2026ৰ বাবে অধিসূচনা জাৰি কৰিছে। যোগ্য কৰদাতাসকলক তেওঁলোকৰ নিৰ্ধাৰিত বিদেশৰ সম্পত্তিৰ তথ্য দাখিল, তেওঁলোকৰ বিদেশৰ উপাৰ্জন, বিশেষ কৰ তথা মাচুল আদায়ৰ বাবে এই আঁচনি গ্ৰহণ কৰা হৈছে। কাইলৈৰ পৰা এই আঁচনি বলবৎ হ'ব আৰু চলিত বৰ্ষৰ 31 ডিচেম্বৰৰ ভিতৰত ঘোষণা পত্ৰৰ জৰিয়তে তেওঁলোকে সবিশেষ দাখিল কৰিব পাৰিব। ইণ্ডোনেছিয়াৰ ফ্লৰেন্স খণ্ডত আজি পুৱা অহা ৰিখটাৰ স্কেলত 7.7 প্ৰাবল্যৰ এটা ভূমিকম্পত মৃত লোকৰ সংখ্যা 38লৈ বৃদ্ধি পাইছে। এই শক্তিশালী ভূমিকম্পৰ পাছতে 10টাৰো অধিক পৰৱৰ্তী জোকাৰণি অনুভূত হয়। ভূমিকম্পত বহু অট্টালিকা ভাঙি পৰাৰ লগতে কেইবাঠাইতো ভূমিস্খলন হোৱাৰ ফলত বহুতো লোক আহত হয়। ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ প্ৰথম দিনৰ সামৰণিত ভাৰতে 2 উইকেটৰ বিনিময়ত 288 ৰাণ সংগ্ৰহ কৰিছে। শ্ৰীলংকাৰ গৌল আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত খেলত আজি টছত জিকি ভাৰতে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। অপেনাৰ যশস্বী জয়ছোৱালে 32 ৰাণ কৰি আউট হোৱাৰ পাছতে কে এল ৰাহুলে 77 ৰাণ কৰি আঘাতৰ বাবে খেলপথাৰ ত্যাগ কৰে। দেৱদত্ত পাদলিকালে অনবদ্য বেটিঙেৰে 17 ৰাণ অৰ্জন কৰে। আজি প্ৰথম দিনাৰ খেল অন্ত পৰাৰ সময়ত পাদলিকাল 131 ৰাণ আৰু ঋষভ পণ্ট 27 ৰাণ কৰি অপৰাজিত হৈ থাকে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। সমগ্ৰ দেশতে আজি উৎসাহ উদ্দীপনাৰে 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাত আজি পুৱা এই উদযাপনৰ গুৰি ধৰে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালসমূহৰ শিক্ষাৰ্থীসকলৰ সহায়ক হোৱাকৈ বিনামূলীয়া অনলাইন প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হ'ব বুলি ঘোষণা কৰে। বিশ্বৰ নেতা আৰু বিভিন্ন দেশৰ দূতাবাসসমূহে স্বাধীনতা দিৱস উপলক্ষে ভাৰতক শুভেচ্ছা জনাইছে। ইণ্ডোনেছিয়াৰ ফ্লৰেন্স খণ্ডত আজি পুৱা অহা ৰিখটাৰ স্কেলত 7.7 প্ৰাবল্যৰ এটা ভূমিকম্পত মৃত লোকৰ সংখ্যা 38লৈ বৃদ্ধি পাইছে। আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ প্ৰথম দিনৰ সামৰণিত ভাৰতে 2 উইকেটৰ বিনিময়ত 288 ৰাণ সংগ্ৰহ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।